জিউচুৱা 15 অধ্যায়। দক্ষিণ কনানৰ অন্তভাগত ইডুমৰ হিমালয়কে দক্ষিণফালে চীন মৰুপ্ৰান্ত লৈ নিজ নিজ বংশ অনুসাৰে জিহুদাৰ সন্তানসকলৰ ফৈদৰ সীমা নিৰূপণ কৰা হ'ল। তেওঁলোকৰ দক্ষিণ সীমাৰ লবণ সমুদ্ৰৰ শেষ অংশৰ পৰা অৰ্থাৎ দক্ষিণফাললৈ বাঢ়ি যোৱা উপসাগৰৰ পৰা আৰম্ভ হ'ল। অক্ৰবিম নামৰ পৰ্বতৰ দক্ষিণফালে উঠি শিখুনেদি গৈ অদ্দৰ উঠি ককালৈকে ঘূৰি গ'ল। পাছত অচমুনলৈ গৈ মিছৰ দেশৰ জুৰিয়েদি সাগৰত ইয়াৰ সীমা শেষ হ'ল। এইয়ে তেওঁলোকৰ দক্ষিণ সীমা আছিল। জৰ্ডনৰ মুখত থকা লবণ সমুদ্ৰটো পূব সীমা আছিল। উত্তৰফালৰ সীমা সমুদ্ৰৰ উপসাগৰৰ ভাগৰ পৰা জৰ্ডন মুখলৈ আহিছিল। এই সীমা বৈত হোলগালৈ উঠি গৈ বৈত অৰাবাৰ উত্তৰফালে গ'ল। পাছত সেই সীমা ৰুবেনৰ সন্তান বোহনৰ শিলটোলৈকে উঠি গ'ল। পাছত সেই সীমা আখুৰ উপত্যকাৰ পৰা দবিৰলৈ উঠি গৈ উত্তৰফালে ঘূৰি গিলগলৰ দিশে ইয়াৰ অৱস্থিত নদীৰ দক্ষিণ পাৰত থকা অডুমিম পৰ্বতৰ বিপৰীতে আছিল। পাছত সেই সীমা অৰিয়ন চেমছৰ জুৰিৰ কাষে কাষে অৰিন ৰুগেলত গ'ল। তাৰ পাছত সেই সীমা বিন হিন্নুমৰ উপত্যকাইদি উঠি জিবুচি নগৰৰ দক্ষিণ কাষলৈ অৰ্থাৎ জেৰুচালেমলৈ গ'ল। পাছত সেই সীমা পশ্চিম দিশৰ বিন হিন্নুমৰ উপত্যকাৰ সন্মুখত থকা আৰু উত্তৰফালে ৰফাৰিম উপত্যকাৰ অন্তভাগত থকা পৰ্বতৰ টিঙলৈকে গ'ল। পাছত এই সীমা সেই পৰ্বতৰ ওপৰৰ পৰা নেপুহ জলৰ ভুমুকলৈকে বাঢ়ি গৈ ইফ্ৰুন পৰ্বতৰ নগৰবোৰত ওলাল। পাছত সেই সীমা বালা অৰ্থাৎ কিৰিয়ত জিয়াৰিমলৈকে ঘূৰি তাতে থিৰ হ'ল। পাছত সেই সীমা বালাৰ পৰা চেৰিৰ পৰ্বতলৈকে ঘূৰি জিয়াৰিম পৰ্বতৰ উত্তৰফালে অৰ্থাৎ কচালুনলৈকে গ'ল আৰু তললৈ নামি আহি বৈটছেমছ হৈ টিম্মাৰ কাষেৰে গ'ল আৰু সেই সীমা ইকুৰ্ণৰ উত্তৰ কাষত ওলাল। পাছত চিক্কৰুণলৈকে থিৰ হৈ বালা পৰ্বতলৈ গৈ জছনিয়েলত ওলাল। সেই সীমাৰ অন্ত সমুদ্ৰত আছিল। পশ্চিম সীমাটো মহাসাগৰ আৰু ইয়াৰ অঞ্চল আছিল। এইয়ে জিহুদা ফৈদৰ সন্তানসকলৰ বংশানুক্ৰমে থকা চাৰিওফালৰ সীমা। পাছত জিহুচুৱালৈ কৰা জিহুৱাৰ আজ্ঞা অনুসাৰে তেওঁ জিহুদাৰ সন্তানসকলৰ মাজত জিফুনীৰ পুত্ৰ কালেবক নিজ অংশৰ অৰ্থে কিৰিয়ত অব্ৰ অৰ্থাৎ হিব্ৰুন দিলে। সেই অব্ৰ অনাকৰ পিতৃ আছিল। কালেবে তাৰ পৰা অনাকৰ বংশৰ চেচয় অহিমন আৰু তলমুৱৈ নামেৰে অনাকৰ এই তিনিওটা বংশৰ ধৰ দূৰ কৰিলে। পাছত তাৰ পৰা তেওঁ দবিৰ নিবাসীসকলৰ বিৰুদ্ধে উঠিল। পূৰ্বতে দবিৰৰ নাম কিৰিয়ত চেফৰ আছিল। সেই সময়ত কালেবে ক'লে, যিজনে কিৰিয়ত চেফৰ আক্ৰমণ কৰি বন্দী কৰি ল'ব তেওঁক মই মোৰ জি অক্সাক কন্যা হিচাপে দান কৰিম। তাতে কালেবৰ ভায়েক কনজৰ সন্তান অটনিয়েলে কিৰিয়ত চেফৰক বন্দী কৰে। তেতিয়া কালেবে নিজৰ জীয়েক অক্সাক পত্নী হ'বলৈ তেওঁৰে সৈতে বিয়া দিলে। সেই সময়ত এনে ঘটিল যে অক্সাই তাই পিতৃৰ ওচৰলৈ আহি এখন পথাৰ দিবলৈ তেওঁক অনুৰোধ কৰিলে আৰু তাই যেতিয়া গাধৰ পৰা নামি আহিল তেতিয়া কালেবে তাইক ক'লে, তোমাক কি লাগে? তাই উত্তৰ দিলে, আপুনি মোক এক বিশেষ দয়া কৰক যিহেতু আপুনি মোক দক্ষিণ অঞ্চলৰ ভূমি দিলে, সেইবাবে জলৰ কিছু ভুমুকো মোক দিয়ক। তেতিয়া কালেবে ওপৰ অংশত থকা আৰু নিম্ন অংশত থকা জলৰ ভুমুকসমূহ তাইক দিলে। এইয়ে জিহুদা সন্তানসকলৰ নিজ নিজ ফৈদ অনুসাৰে তেওঁলোকৰ সন্তানসকলৰ বংশক উত্তৰাধিকাৰ হিচাপে দিয়া হ'ল। ইডোমৰ সীমাৰ দক্ষিণ অঞ্চলৰ শেষ সীমাত থকা যিহুদাৰ ফৈদৰ নগৰসমূহ অবচেল, এডৰ, জাগুৰ, কিনা, ডিমুনা, অডাদা, কেডছ, হাছুৰ, জিতননন, জিফলম, তেলন, বালুত, হাছুৰ সদ্দতা, কৰিয়ুত শিখুন অৰ্থাৎ হাছুৰ, অমাম, ছমা, মুলাদা, হছগদা, হিছমুন, বৈত পেলত, হছৰ চোৱাল, বেৰচেবা, বিজিউথিয়া, বালা, ইউম, এছম, এলটুল্ট, কচিল, হমা, চিল্কক, মতমনা, চনচনা, লবায়ুত, চিলহিম, ঐন আৰু ৰিমুন। তেওঁলোকৰ গাঁওবোৰ গণনা নকৰি এইবোৰ সৰ্বমুঠ ২৯খন নগৰ। পশ্চিমফালৰ নিম্নভূমিত থকা নগৰবোৰ আছিল ইষ্ট্ৰায়ুল, চৰা, অচনা, জানুহ, অইন, গন্নিম, টপুহ, অন্যম, জমুত, অদুলম, চুকু, অজেকা, চাৰিয়ম, অডিথৰিয়ম আৰু গাডেৰা। তেওঁলোকৰ গাঁওবোৰ গণনা নকৰি এইবোৰ সকলো নগৰ সংখ্যা আছিল ১৪খন। চনান, হদাছা, মিগদল, গাদ, ডিলিয়ন, মিম্পি, জকটেল, লাখিছ, বস্কট, ইগলুন, কব্বুন, লহমম, কিল্লিথ, গাডেৰুথ, বৈদাগুন, নয়মা আৰু মক্কেদা। তেওঁলোকৰ গাঁওবোৰ গণনা নকৰি এই সকলো নগৰৰ মুঠ সংখ্যা আছিল ১৬খন। লিবনা, এথৰ, আছন, জিপটুহ, অন্না, নচিপ, কৰিলা, অকজিপ আৰু মাৰেছা। গাঁওবোৰ গণনা নকৰি মুঠে ৯খন নগৰ আছিল। ইকুন, তাৰ উপনগৰ আৰু গাঁও। ইকুনৰ পৰা সমুদ্ৰলৈকে অজদুদৰ ওচৰত থকা সকলো উপনগৰ আৰু সেইবোৰৰ গাঁও। অজদুদ, তাৰ উপনগৰ আৰু গাঁও। গাজা, তাৰ উপনগৰ আৰু গাঁও। মিছৰজুৰি আৰু মহাসমুদ্ৰ আৰু তাৰ সীমালৈকে। পৰ্বতীয়া অঞ্চলৰ নগৰ ছামিৰ, জত্ৰিৰ, চুকু, দন্না, কিৰিয়ত, চন্না, অনাপ, ইষ্টিমুৰা, আনিম, গুচন, হুলুন আৰু গিলু। গাঁওবোৰ গণনা নকৰি এইবোৰ সকলো মুঠে ১১খন নগৰ। অৰাপ, ডুমা, ইছিয়ন, জানিম, বৈতপুহ, আফেকা, সমতা, কিৰিয়ত, অব্ব অৰ্থাৎ হিব্বুন আৰু চিউৰ। গাঁওবোৰ গণনা নকৰি এই সকলো নগৰবোৰৰ সংখ্যা মুঠে ৯খন। মায়ুন, কৰ্মিল, জিফ, যুক্তা, জিজিয়েল, জগদিয়াম, জানুহ, কইন, গিবিয়া আৰু টিম্মা। গাঁওবোৰ গণনা নকৰি এই সকলো নগৰৰ মুঠ সংখ্যা হৈছে ১০খন। হলহুল, বৈতচুৰ, গডুৰ, মাৰত, বৈত, অন্নুত আৰু ইল্টকুন। গাঁওবোৰ গণনা নকৰি ইয়াৰ মুঠে ৬খন নগৰ। কিৰিয়ত বাল অৰ্থাৎ কিৰিয়ত, জিয়াৰিম আৰু ৰব্বা। গাঁওবোৰ গণনা নকৰি ইয়াৰ মুঠ ২খন নগৰ। মৰুপ্ৰান্তত বৈত অৰাবা, মিদ্দিন, চকাকা, নিবচন, লবন নগৰ আৰু ঐন গদ্দি। গাঁওবোৰ গণনা নকৰি ইয়াৰ নগৰৰ মুঠ সংখ্যা হ'ল ৬খন। কিন্তু যিবুচিয়াসকল জিৰচালেমৰ নিবাসী আছিল, এওঁলোকক যিহুদা ফৈদে দূৰলৈ আঁতৰ কৰি খেদি দিব নোৱাৰিলে। এই যিবুচিয়াসকলে আজিলৈকে যিহুদা ফৈদৰ সৈতে জিৰচালেমত বাস কৰি আছে।